এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ ব্যাপক সাল সলনি, প্ৰশান্ত ফুকনক শক্তি আৰু কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দায়িত্ব, সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 19 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উন্নীতকৰণৰ শুভাৰম্ভ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে ৰাজহ সচিব সঞ্জয় মালহোত্ৰাক নিযুক্তি, ভুৱনেশ্বৰত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ হাইজাম্পত অসমৰ জুবিন গোহাঁইৰ সোণৰ পদক, বৰ্ণিল শৰ্মাৰ দৌৰত ৰূপৰ পদক অৰ্জন আৰু ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি ব্যাপক সাল সলনি ঘটাইছে। মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্ব দিয়া হৈছে। কৌশিক ৰয়ক খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগ আৰু নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা, মীন আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্বও দিয়া হৈছে। ৰূপেশ গোৱালাক শ্ৰমিক কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ আৰু গৃহ বিভাগৰ অধীনৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ কেইবাগৰাকী মন্ত্ৰীৰ দায়িত্বৰো সাল সলনি ঘটাইছে। এই দপ্তৰ বণ্টন সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
বিতৰণৰ যিটো উদ্দেশ্য আছিলে যে মুখ্যমন্ত্ৰী হিচাপে মোৰ লগত গৃহ বিভাগ আছিলে, লোক নিৰ্মাণ বিভাগ আছিলে, হেলথ ডিপাৰ্টমেণ্ট আছিলে, মই প্ৰায়কেইটা বিভাগে মন্ত্ৰীসকলক অৰ্পণ কৰি দিছো যাতে মই নিজক ফ্ৰী ৰাখিব পাৰো আৰু অহা এটা বছৰ কাম কৰিব পাৰো। সেইকাৰণে আপোনালোকে যদি চাই যে মোৰ লগত থকা বিভাগ কেইটাও মই কেবিনেট মন্ত্ৰীসকল তাতো নিয়োগ কৰিছো যাতে মোৰ লগত থকা বিভাগ কেইটাও তেওঁলোকে চোৱা চিতা কৰি পাৰে আৰু মই যাতে নিজকে একেবাৰে ফ্ৰী ৰাখি বিধানসভা নিৰ্বাচনলৈকে নিৰন্তৰভাৱে দলৰ হৈ, চৰকাৰৰ হৈ, ৰাইজৰ হৈ কাম কৰিব।
মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ দৰে গৃহ আৰু কৰ্মচাৰী বিভাগ, লোক নিৰ্মাণৰ গৃহ, ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ আৰু লোক নিৰ্মাণৰ পথ শাখাৰ দায়িত্ব নিজৰ হাতত ৰাখিছে। কেইবাগৰাকী পুৰণি মন্ত্ৰীক পূৰ্বৰ দায়িত্বৰ পৰা অব্যাহতি দি কেতবোৰ বিভাগৰ নতুন দায়িত্ব দিয়া হৈছে। আজিৰ এই দপ্তৰৰ বণ্টনৰ বিষয়ে অধিক জনাইছে আমাৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁ 3.5 বছৰীয়া মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ আজি সাল সলনি কেইবাটাও ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। মন্ত্ৰীসভাত বহুদিনৰ অপেক্ষাৰ অন্তত অন্তৰ্ভুক্ত হোৱা প্ৰশান্ত ফুকনক শক্তি, দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দায়িত্ব দিয়া হৈছে। চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ মূল দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ অধীনৰ চিকিৎসা সেৱা আৰু গৱেষণা বিভাগৰ দায়িত্বহে প্ৰশান্ত ফুকনক দিছে। একেদৰে বৰাক উপত্যকাৰ কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা, মীন বিভাগৰ দায়িত্বৰ লগতে প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনৰ লোক নিৰ্মাণ বিভাগৰ দায়িত্ব দিয়া হৈছে যদিও লোক নিৰ্মাণ, পথ, গৃহ নিৰ্মাণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মূল দায়িত্ব মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিজৰ হাততে ৰাখিছে। কৌশিক ৰয়ক নৱগঠিত বৰাক উপত্যকা উন্নয়ন বিভাগৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, খনি আৰু খনিজ সম্পদ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰূপেশ গোৱালাক প্ৰত্যাশিতভাৱে শ্ৰমিক কল্যাণ বিভাগ, চাহ জনজাতি আৰু আদিবাসী উন্নয়ন বিভাগ আৰু গৃহ বিভাগৰ অধীনৰ কাৰাগাৰ, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ দায়িত্ব দিয়া হৈছে। গৃহ আৰু কৰ্মচাৰী বিভাগৰ দায়িত্ব পূৰ্বৰ দৰে মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, আইন বিভাগৰ লগতে সাধাৰণ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছে। তেওঁৰ পৰা পূৰ্বৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আঁতৰাই নতুনকৈ পৰ্যটন বিভাগৰ দায়িত্ব দিয়া হৈছে। অতুল বৰাক কৃষি, সীমান্ত উন্নয়ন আৰু অসম চুক্তি ৰূপায়ণৰ লগতে আবকাৰী আৰু উন্নয়ন শস্য বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে। কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তি আৰু বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিভাগৰ দায়িত্ব দিয়া হৈছে। আবকাৰী বিভাগৰ দায়িত্বৰ পৰা মহন্তক অব্যাহতি দিয়া হৈছে। চন্দ্ৰমোহন পাটোৱাৰীক বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচি বিভাগৰ লগতে সংসদীয় পৰিক্ৰমা বিভাগৰো অতিৰিক্ত দায়িত্ব দিয়া হৈছে আৰু তেওঁৰ পৰা সংখ্যালঘু পৰিক্ৰমা বিভাগৰ দায়িত্ব আঁতৰোৱা হৈছে। উৰ্ষা গৰুৱা ব্ৰহ্ম, অজন্তা নায়ক আৰু বিমল বৰাৰ বিভাগৰ সাল সলনি ঘটোৱা হোৱা নাই। নন্দিতা গাৰ্লছৰ পৰা শক্তি বিভাগ, যোগেন মোহনৰ পৰা ৰাজহ, পীয়ুষ হাজৰিকাৰ পৰা সংসদীয় পৰিক্ৰমা, জয়ন্ত মল্ল বৰুৱাৰ পৰা পৰ্যটন আৰু দক্ষতা বিকাশ, নিয়োগ আৰু উদ্যমিতা বিভাগৰ দায়িত্ব কৰ্তন কৰা হৈছে। অশোক সিংহলৰ পৰা নগৰ উন্নয়ন বিভাগৰ দায়িত্ব কৰ্তন কৰা হৈছে।
সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 19 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উন্নীতকৰণ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই অনুসৰি মুখ্যমন্ত্ৰীয়ে প্ৰায় 15 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত 100খন বিচনাযুক্ত সৰুপথাৰ সমজিলা অসামৰিক চিকিৎসালয়খন উদ্বোধন কৰে। এই চিকিৎসালয়ত 9টা বহিবিভাগীয় কক্ষ, 2টা প্ৰসৱ কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, নৱজাতকৰ বিশেষ যতন কক্ষ, জৰুৰীকালীন সেৱা কক্ষৰ লগতে অন্যান্য সুবিধাসমূহ থাকিব। ডঃ শৰ্মাই সৰুপথাৰ ইনডোৰ ষ্টেডিয়াম আৰু এটা সভাগৃহ উদ্বোধন কৰে। 4000টা আসনযুক্ত এই গ্ৰাম্য ষ্টেডিয়াম MG NREGAৰ বিত্তীয় সাহায্যৰে নিৰ্মাণ কৰা হৈছে। তদুপৰি প্ৰায় 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া সৰুপথাৰ ছুইমিং পুলৰ আধাৰশিলাও মুখ্যমন্ত্ৰীয়ে স্থাপন কৰে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়া ৱেভৰ 411.5, 289.9 মিটাৰ, DRM ফ্ৰিকুৱেন্সি 1026 কিলোহাৰ্জ, FM বেণ্ডৰ 100.8 আৰু 101.6 মেগাহাৰ্জৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে সঞ্জয় মালহোত্ৰাক নিযুক্তি দিয়া হৈছে। তেওঁ বৰ্তমানৰ গৱৰ্ণৰ শশীকান্ত দাসৰ স্থলাভিষিক্ত হ'ব। মালহোত্ৰাই সম্প্ৰতি কেন্দ্ৰীয় ৰাজহ দপ্তৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁক 3 বছৰ কাৰ্যকালৰ বাবে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে শ্ৰীমালহোত্ৰাৰ নামটো গৱৰ্ণৰ হিচাপে অনুমোদন জনাইছে। অহা 11 ডিচেম্বৰত তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব। দেশৰ এটা আগশাৰীৰ ব্যৱসায়িক গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ গোচৰ আৰু কংগ্ৰেছ নেতাসকলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা সংস্থাৰ সৈতে সম্পৰ্ক থকা বুলি উঠা অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ পূৰ্বে শাসক আৰু বিৰোধী পক্ষই পৰস্পৰৰ বিপক্ষে অভিযোগ প্ৰতি অভিযোগ উত্থাপন কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু কাৰ্যক্ৰমণিকা বাৰে বাৰে বাধাপ্ৰাপ্ত হয়। এনে পৰিস্থিতিত উভয় সদনৰ সভাপতি দুগৰাকীয়ে কাৰ্যক্ৰমণিকা কেইবাবাৰো স্থগিত ৰাখিবলগীয়া হয়। লোকসভাত আজি কংগ্ৰেছ, DMK আৰু বিৰোধী পক্ষৰ অন্য দলৰ সদস্যসকলে এটা আগশাৰীৰ ব্যৱসায় গোষ্ঠীৰ বিৰুদ্ধে উত্থাপিত উৎকোচৰ অভিযোগক আৰু অন্য বিষয় লৈ সদন উত্তাল কৰি তোলে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে ৰাতিপুৱা পৰা দুপৰীয়া সদন পুনৰ মিলিত হোৱাৰ সময়ত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেল সংশোধনী বিধেয়ক 2024 সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়াৰ চেষ্টা চলায় যদিও প্ৰতিবাদী সদস্যসকলে সদনৰ কাম কাজৰ পৰিচালনাত থকা সভাপতিগৰাকীৰ অনুৰোধক আওকাণ কৰি প্ৰতিবাদ অব্যাহত ৰাখে আৰু 3 বাৰকৈ কাৰ্যক্ৰমণিকা স্থগিত ৰাখিবলগীয়া হয়। ৰাজ্যসভাত আজি বিজেপিৰ জ্যেষ্ঠ নেতা জেপি নাড্ডাই কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় সুৰক্ষাৰ অৱমাননা কৰা বুলি অভিযোগ তোলাৰ লগতে কংগ্ৰেছৰ একাংশ নেতা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জ ছৰছ ফাউণ্ডেশ্যনৰ মাজত যোগসূত্ৰ থকাৰ অভিযোগ কৰে। শ্ৰীনাড্ডাই শাসকীয় পক্ষই সদনৰ কাম কাজ চলাই নিয়াটো আৰু শূন্যকালত বিভিন্ন বিষয় লৈ আলোচনা অনুষ্ঠিত হোৱাটো বিচাৰে বুলি উল্লেখ কৰে। তেওঁ লগতে বিৰোধী দলসমূহে সুবিধা অনুসৰি নিজৰ স্থিতি সলনি কৰা বুলি অভিযোগ তোলে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে একেধৰণৰ মন্তব্য প্ৰকাশ কৰে। ইয়াৰ প্ৰত্যুত্তৰত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গে বিজেপিয়ে কংগ্ৰেছক লৈ উত্থাপন কৰা সকলো অভিযোগ নস্যাত কৰে। তেওঁ লগতে শাসকীয় পক্ষৰ মনোভাৱত সন্দেহ প্ৰকাশ কৰে আৰু তেওঁলোকেহে সদনৰ কাম কাজ চলাই নিয়াৰ পৰিপন্থী সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ তোলে। সভাপতি জগদীপ ধনখড়ে দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব সদনৰ পবিত্ৰতাৰ বাবে অপৰিহাৰ্য বুলি মন্তব্য কৰে আৰু দেশৰ বাবে ভাবুকিৰ সৃষ্টি কৰা প্ৰতিটো অপশক্তি চালুকীয় অৱস্থাতে বিনাশ কৰাটো অতিশয় প্ৰয়োজনীয় বুলি উল্লেখ কৰে। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
সমূহৰ সন্মুখীন হবলৈ আমি সাজুনে? আহক পৰৱৰ্তী প্ৰজন্মক সক্ষম কৰি স্থিতিশীল ভৱিষ্যত গঢ়াৰ ৰাজ্যিক অধিৱেশনত আমি অংশ লওঁ। এই অনুষ্ঠান 10 আৰু 11 ডিচেম্বৰ তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বীৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। এয়াই হৈছে আপোনাৰ সুযোগ। দুৰ্যোগ প্ৰস্তুতি, প্ৰত্যক্ষ প্ৰদৰ্শন, প্ৰযুক্তিগত অধিৱেশনৰ সৈতে এক অনুপ্ৰাণিত যুৱ সন্মিলনত অংশগ্ৰহণ কৰাৰ উত্তৰ পূৰ্বাঞ্চল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অংশগ্ৰহণকাৰীসমূহৰ উপস্থিতিত থাকিব দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞ, যুৱ নেতা আৰু মহিলা কৰ্মীসকল। একেলগে আমি এক সুৰক্ষিত আৰু দুৰ্যোগ স্থিতিশীল ভৱিষ্যত গঢ়িম। অধিক জানিবলৈ ভিজিট কৰক www.asdma.assam.gov.in। নিজক সক্ষম কৰক, ভৱিষ্যতক সক্ষম কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাৰ সৰুপথাৰত আয়োজিত অসম নেপালী সাহিত্য সভাৰ অধিৱেশন আৰু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত অসম নেপালী সাহিত্য সভাই মুখ্যমন্ত্ৰীক কৰ্মযোগী উপাধি প্ৰদান কৰে। শিৱাজী ৰায় সমন্বয় ক্ষেত্ৰত আয়োজিত এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নেপাল, ভূটান আৰু ছিকিমৰ ভালে কেইগৰাকী প্ৰতিনিধিয়ে অংশ লয়। বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰই পাৰিপাৰ্শ্বিক প্ৰভাৱৰ মূল্যায়ন সন্দৰ্ভত অহা 14 ডিচেম্বৰৰ পৰা 23 জানুৱাৰীলৈ 10-দিনীয়া অনলাইন প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰিছে। এই প্ৰশিক্ষণত পৰিৱেশগত প্ৰভাৱ মূল্যায়ন প্ৰস্তুত কৰাৰ পদ্ধতিৰ ওপৰত অধিৱেশন, বেছলাইন ডাটা সংগ্ৰহৰ পদ্ধতি, পৰিৱেশ নিষ্কাশন প্ৰক্ৰিয়াৰ সৈতে প্ৰভাৱবোৰ চিনাক্তকৰণ আৰু মূল্যাংকন অন্তৰ্ভুক্ত কৰা হৈছে। অংশগ্ৰহণকাৰীসকলক দৃশ্যশ্ৰাব্য প্ৰশিক্ষণ সামগ্ৰী প্ৰদান কৰা হ'ব, যাৰ জৰিয়তে সুবিধা অনুসৰি স্ব অধ্যয়ন কৰিব পাৰিব। পাঠ্যক্ৰমৰ সামগ্ৰী দৈনিক 2 ঘণ্টাৰ বাবে উপলব্ধ হ'ব। এই প্ৰশিক্ষণত পেছা উদ্যোগী, পৰিৱেশ পৰামৰ্শদাতা, গৱেষক, শিক্ষাবিদ, বেচৰকাৰী সংগঠনৰ লগতে পৰিৱেশৰ সম্পৰ্কীয় কাম কৰিবলৈ আগ্ৰহী শিক্ষাৰ্থীসকলে অংশ ল'ব পাৰিব। মৰিগাঁও জিলাৰ জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ জোনবিলৰ পাৰত অহা 16-18 জানুৱাৰীলৈ ঐতিহাসিক জোনবিল মেলাৰ আয়োজন কৰা হৈছে। গোভা দেওৰজাৰ ৰাজপৰিষদ, জোনবিল মেলা উন্নয়ন সমিতি আৰু তিৱা ৰাজদৰবাৰে অলপতে গোভা দেওৰজাৰ নখোলা ৰাজভৱনত অনুষ্ঠিত দৰবাৰত এই সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ তথা পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি এই জোনবিল মেলাত কাৰ্বি আংলং জিলাৰ 8 শতাধিক গাঁৱৰ লগতে মেঘালয়ৰ 20খনৰো অধিক গাঁৱৰ মামা মামীসকলে পাহাৰত উৎপাদিত সামগ্ৰী লৈ পৰম্পৰাগত বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব। জোনবিল মেলাৰ দ্বিতীয় সেইদিনা বহিবলগীয়া গোভা দেওৰজাৰ ৰাজদৰবাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিধায়ক উপস্থিত থাকিব। এই ৰাজদৰবাৰতে 22গৰাকী তিৱা ৰজাক ৰাজ্য চৰকাৰে ৰাজভাট্টা প্ৰদান কৰিব। ধেমাজিৰ চিলাপথাৰত অহা 25 ডিচেম্বৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেডিঅ' শ্ৰোতা সংঘ অনাতাঁৰ মৰম পৰিয়ালৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব। এই বৰ্ষত পৰিয়ালটোৱে আকাশবাণী গুৱাহাটীৰ অনুষ্ঠানসমূহৰ মুৰববী কাৰ্তিক সূত্ৰধৰলৈ শ্ৰোতা প্ৰেৰণা বঁটা আগবঢ়াইছে। চৰাইদেউ সদ্যপ্ৰয়াত জালালুদ্দিন হালদাৰলৈ অনাতাঁৰ শ্ৰোতাবন্ধু বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত এটা ৰেডিঅ', স্মাৰক, জাপি, সম্বৰ্ধনা পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা আগবঢ়োৱা হ'ব।
ধন্যবাদ প্ৰজন্ম। গদ্য সাহিত্যৰ জনক মহাপুৰুষ দামোদৰদেৱৰ শিষ্য শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ 466 সংখ্যক জয়ন্তী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন স্থানত ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হয়। ভট্টদেৱ হিচাপে পৰিচিত এগৰাকী পুৰুধাই অসমীয়া সমাজক আধ্যাত্মিক চিন্তা চেতনাৰে উদ্বুদ্ধ কৰাৰ লগতে সাহিত্য সৃষ্টিৰে অৱদান আগবঢ়াইছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আবিৰ্ভাৱ তিথি উপলক্ষে মহান অসমীয়াগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে মহাপুৰুষগৰাকীক প্ৰাতঃস্মৰণীয় ব্যক্তিত্ব বুলি অভিহিত কৰে। ভাৰতীয় আঞ্চলিক ভাষাত কথা সাহিত্যৰ জনকগৰাকীক আজি সমগ্ৰ ৰাজ্যৰে সত্ৰ নামঘৰসমূহৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰে। এই উপলক্ষে ভাগৱত পাঠ, আয়তীৰ কীৰ্তন, নাম প্ৰসংগ আদি ভালেমান কাৰ্যসূচী অনুষ্ঠিত হয়। বৰপেটা জিলাৰ ব্যাসকুচি আৰু পাটবাউসী সত্ৰতো এই উপলক্ষে কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাফলঙৰ প্ৰবীণ সাংবাদিক তথা ৰাজনীতিবিদ ৰুদ্ৰজিৎ লাইষ্ট্ৰামৰ অন্ত্যেষ্টিক্ৰিয়া আজি হাফলঙত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হয়। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কালি দুপৰীয়া লাইষ্ট্ৰামৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। 1970 চনৰ পৰা 1990 চনলৈকে প্ৰায় 20 বছৰ কাল তেওঁ আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল। ডিমাহাচাও জিলাৰ সমাজনীতি আৰু ৰাজনীতিৰ সৈতে সুপৰিচিত লাইষ্ট্ৰামে পৰৱৰ্তী সময়ত ৰাজনীতিত যোগদান কৰিছিল আৰু মৃত্যুৰ সময়লৈকে তেওঁ ডিমাহাচাও জিলা কংগ্ৰেছ কমিটিৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মৃত্যুত জিলাখনত শোকৰ ছাঁ পৰিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত আজি দুপৰীয়া অনুষ্ঠিত এখন শোকসভাত লাইষ্ট্ৰামৰ আত্মাৰ সদগতিৰ অৰ্থে প্ৰাৰ্থনা কৰা হয়। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে আজি অভিযান চলাই এটা চাইবাৰ অপৰাধীক কৰায়ত্ত কৰে। আৰক্ষীয়ে অপৰাধীটোৰ পৰা 15খন ATM কাৰ্ডো জব্দ কৰে। আটকাধীন লোকজন ধুবুৰীৰ বাইল্লাৰচৰ এলেকাৰ আবু বক্কৰ ছিদ্দিকী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী PhD ডিগ্ৰীধাৰী প্ৰয়াত ডঃ বাচিৰাম বড়োৰ সোঁৱৰণত BTR প্ৰশাসনে আৰম্ভ কৰা ডক্টৰেল ফেলোশ্বিপ আঁচনিৰ অধীনত আজিৰে পৰা প্ৰাৰ্থীসকলৰ পৰীক্ষা অনুষ্ঠিত হৈছে। এই ফেলোশ্বিপৰ বাবে আবেদন লাভ কৰা 111গৰাকী প্ৰাৰ্থীৰ ভিতৰত 89গৰাকী যোগ্য বিবেচিত হৈছিল। যোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত 45গৰাকী প্ৰাৰ্থীৰ পৰীক্ষা আজি হোৱাৰ লগতে কাইলৈ বাকীসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব। BTCৰ শিক্ষা সঞ্চালক জগদীশ প্ৰসাদ ব্ৰহ্মই প্ৰকাশ কৰা মতে 50গৰাকী যোগ্য প্ৰাৰ্থীলৈ এই আঁচনিৰ অধীনত উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ দিয়া হ'ব। প্ৰতিগৰাকী প্ৰাৰ্থীলৈ বছৰেকত 180,000 টকাকৈ প্ৰদান কৰা হ'ব। প্ৰাৰ্থীসকলে 3 বছৰৰ ভিতৰত গৱেষণা সম্পূৰ্ণ কৰিব লাগিব বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰিছে। ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ হাইজাম্প ইভেণ্টত ল'ৰাৰ 16 বছৰ অনুৰ্ধৰ শাখাৰ অসমৰ জুবিন গোহাঁয়ে সোণৰ পদক লাভ কৰিছে। আনহাতে অসমৰ বৰ্ণিল শৰ্মাই প্ৰতিযোগিতাৰ 16 বছৰ অনুৰ্ধৰ শাখাত 80 মিটাৰ হাৰ্ডলছ ইভেণ্টত 10.39 ছেকেণ্ডত দৌৰ সমাপ্ত কৰি ৰূপৰ পদক অৰ্জন কৰে। ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত আজি পৰৱৰ্তী গ্ৰুপ পৰ্যায়ৰ খেলত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত অনুষ্ঠিত হ'ব। লখিমপুৰৰ খুনাহুটি নিবাসী সৰিয়হৰখীয়া এজনী গাভৰুৰ স্ৰষ্টা কবি যোগেন টাইটৰ আজি মৃত্যু হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কবিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল 57 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। ডঃ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ দপ্তৰসমূহৰ ব্যাপক সাল সলনি। প্ৰশান্ত ফুকনক শক্তি আৰু কৃষ্ণেন্দু পালক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দায়িত্ব। সৰুপথাৰ সমজিলাত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 19 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উন্নীতকৰণৰ শুভাৰম্ভ আৰু কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে ৰাজহ সচিব সঞ্জয় মালহোত্ৰাক নিযুক্তি। ভুৱনেশ্বৰত চলি থকা ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিক্স প্ৰতিযোগিতাৰ হাইজাম্পত অসমৰ জুবিন গোহাঁইৰ সোণৰ পদক, বৰ্ণিল শৰ্মাৰ দৌৰত ৰূপৰ পদক অৰ্জন আৰু ওমানৰ মাস্কটত চলি থকা মহিলাৰ জুনিয়ৰ এছিয়া কাপ হকী প্ৰতিযোগিতাত ভাৰত মালয়েছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।